কাৰ্যবাহীটো তালিকা ভাজাকে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ৰাজস্থানৰ চিত্তৰগড়ত প্ৰায় 7,000 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ ছত্তীশগড় আৰু তেলেংগানা ভ্ৰমণলৈ যাব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কৈছে যে অনাগত সময়ত ষ্টাফ ছিলেকশ্যন কমিশ্যন এছচিয়ে 22টা ভাৰতীয় ভাষাৰ সকলোতে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব। আজি জাতীয় বিজ্ঞান অভিযানত মহাত্মা গান্ধীৰ জন্ম দিৱস দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। চীনৰ হাংজুত চলি থকা এছিয়ান গেমছত আজি ভাৰতে 3টা ব্ৰঞ্জৰ পদক লাভ কৰিছে আৰু এছিয়া কাপ ক্ৰিকেটত আজি শ্ৰীলংকাৰ পালাকিলিত হ'বলগীয়া গ্ৰুপ এ মেচত ভাৰত পাকিস্তানৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ চিত্তৰগড়ত প্ৰায় 7,000 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰীমোদীয়ে প্ৰায় 4,500 কোটি টকা ব্যয়ৰ সাপেক্ষে নিৰ্মাণ কৰা মেহছানা ভাটিন্দা গুৰদাসপুৰ গেছ পাইপলাইন মুকলি কৰে। তেওঁ চিত্তৰগড় নিমজ ৰেলপথ আৰু কোটা চিত্তৰগড় ৰেলপথৰ বৈদ্যুতিকীকৰণকে ধৰি কেইবাটাও ৰেলৱে প্ৰকল্প উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে স্বদেশ দৰ্শন আঁচনিৰ অধীনত নাথদ্বাৰত বিকশাই তোলা পৰ্যটন সা সুবিধাৰো উদ্বোধন কৰে। এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে পিছপৰা অঞ্চলসমূহৰ উন্নয়নক তেওঁৰ চৰকাৰে প্ৰাথমিক গুৰুত্ব দি আহিছে। তেওঁ কয় যে চৰকাৰে দেশৰ কিছুমান পিছপৰা জিলা বাছনি কৰি তাত উন্নয়নমূলক কাম আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত ৰাজস্থানৰ বহুকেইখন জিলা অন্তৰ্ভুক্ত হোৱা বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰে এই আঁচনিৰ অধীনত এখোজ আগুৱাবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে অনুন্নত অঞ্চলত প্ৰাথমিক গুৰুত্ব দিয়াৰ লক্ষ্যৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে সীমান্তৱৰ্তী গাঁওসমূহৰ উন্নয়নৰ বাবে প্ৰাণৱন্ত গাঁও আঁচনি আৰম্ভ কৰিছে। অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে চিত্তৰগড়ৰ সমীপৰ চানবাৰিয়া শেষ মন্দিৰত পূজা অৰ্চনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ ছত্তীশগড় আৰু তেলেংগানা ভ্ৰমণলৈ যাব। শ্ৰীমোদীয়ে ছত্তীশগড়ত 26,000 কোটিৰো অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ ৰাজ্যখনৰ বাষ্টাৰ জিলাৰ নাগৰনাৰাত নিৰ্মাণ কৰা তীখাৰ কাৰখানাটো উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে অন্তগড় আৰু তাৰকিৰ মাজত নৱনিৰ্মিত ৰেলপথৰ উপৰি জগদলপুৰ আৰু দান্তিৱাৰাৰ মাজত নিৰ্মাণ কৰা দ্ৰুত ৰেলপথ মুকলি কৰিব। সন্ধিয়া প্ৰধানমন্ত্ৰী তেলেংগানাৰ নিজামাবাদত উপস্থিত হ'ব। তাত তেওঁ শক্তি, ৰেলৱে আৰু স্বাস্থ্যৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডত ৰূপায়িত হ'বলগীয়া প্ৰায় 8,000 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে তেলেংগানাৰ বিভিন্ন স্থানত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য অভিযানৰ অধীনত নিৰ্মাণ কৰিবলগীয়া 20টা ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলাও স্থাপন কৰিব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কৈছে যে অনাগত সময়ত ষ্টাফ ছিলেকশ্যন কমিশ্যন এছএছচিয়ে 22টা ভাৰতীয় ভাষাৰ সকলোতে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব। তেওঁ কয় যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ সুবিধাৰ বাবে চৰকাৰে এটা ভাষা নিৰপেক্ষ ব্যৱস্থাৰ পোষকতা কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় ভাষা সন্মিলনত ভাষণ দি কালি ডঃ সিঙে কয় যে এই বছৰৰ পৰা এছএছচিৰ পৰীক্ষাসমূহ হিন্দী আৰু ইংৰাজীৰ লগতে 11টা আঞ্চলিক ভাষাত মুঠ 13টা ভাষাত অনুষ্ঠিত হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে জেইই, নীট আৰু UGC পৰীক্ষাসমূহো 12টা ভাৰতীয় ভাষাত অনুষ্ঠিত হৈছে। এই ঐতিহাসিক সিদ্ধান্তই এনে পৰীক্ষাত স্থানীয় যুৱক যুৱতীৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লগতে আঞ্চলিকসমূহো উৎসাহিত কৰিব বুলি তেওঁ উল্লেখ কৰে। ডঃ সিঙে কয় যে বিগত 9 বছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় আঞ্চলিক ভাষাসমূহ উল্লেখনীয় প্ৰগতিৰ দিশত ধাৱমান হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলৰ কল্যাণৰ হকে থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছে। শ্ৰীমোদীয়ে কালি দেশৰ হালধি খেতি কৰা কৃষকসকলৰ লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় হালধি বোৰ্ড গঠনৰ কথা ঘোষণা কৰে। এই বোৰ্ডে খেতিয়কসকলক যোগান শৃংখলাৰ বিভিন্ন ক্ষেত্ৰত সহায় কৰিব। নিজামাবাদৰ সাংসদ অৰবিন্দ ধৰ্মীপুৰীৰ এটা পোষ্টৰ আশ্ৰয় প্ৰধানমন্ত্ৰীয়ে আজি সামাজিক মাধ্যমত দিয়া পোষ্টত কয় যে চৰকাৰে কৃষকসকলৰ কল্যাণ আৰু সমৃদ্ধিক সদায় প্ৰাথমিক গুৰুত্ব দি আহিছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় হালধি বোৰ্ড গঠনৰ জৰিয়তে হালধি খেতিয়কসকলক তেওঁলোকৰ প্ৰাপ্য সঠিকভাৱে পোৱাৰ ব্যৱস্থা কৰা হ'ব। শ্ৰীমোদীয়ে দেশৰ হালধি খেতিয়কসকলৰ ভৱিষ্যৎ উজ্জ্বল কৰি তোলাৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। আকাশবাণীৰ দ্বিভাষিক লাইভ ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত জন্ম আৰু মৃত্যুৰ ডিজিটীয় পঞ্জীয়ন এই বিষয় সন্দৰ্ভত আলোচনা আগবঢ়োৱা হ'ব। অনুষ্ঠানত দেশৰ মহাপঞ্জীয়ক সঞ্জীৱ কুমাৰ উপস্থিত থাকিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে পঞ্জীয়নৰ পদ্ধতি, প্ৰয়োজনীয় তথ্যপাতি, আবেদন কৰাৰ সময়সীমাৰ লগতে জন্ম আৰু মৃত্যু, ডিজিটীয় পঞ্জীয়নৰ লগত জড়িত বিভিন্ন বিষয় সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে 011-2371-7106 আৰু 011-2331-4444 এই নম্বৰত ডায়েল কৰি অনুষ্ঠানত ভাগ ল'ব পাৰিব। 92890-94044 এই হোৱাটছএপ নম্বৰতো শ্ৰোতাসকলে নিজৰ প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণী এফ এম গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহতো এই অনুষ্ঠান পোনপটীয়াকৈ শুনিব পৰা যাব। আনহাতে আমাৰ ৱেবছাইট নিউজ অন এয়াৰ .gov.in আৰু ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েলতো এই অনুষ্ঠান উপলব্ধ হ'ব। আয়ুষ্মান ভাৰত অভিযানৰ অধীনত 50,000ৰো অধিক লোকে নিজৰ অংগদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। এই অভিযান যোৱা মাহত গুজৰাটৰ গান্ধীনগৰত আৰম্ভ হৈছিল। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মাণ্ডাভিয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত অংগদানৰ বাবে প্ৰতিজ্ঞা ল'বলৈ জনসাধাৰণক আহান জনায়। আজি দেশজুৰি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম দিৱস, গান্ধী জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। বিভিন্ন দেশত থকা ভাৰতীয় কাৰ্যালয়সমূহতো গান্ধী জয়ন্তীৰ কাৰ্যসূচী লোৱা হৈছে। দিল্লীৰ সমাধিক্ষেত্ৰ ৰাজঘাটত আজি পুৱা সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। আজি পুৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজঘাটত মহাত্মা গান্ধীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অৰুণাচল প্ৰদেশত আজি বিভিন্ন কাৰ্যসূচীৰে গান্ধী জয়ন্তী উদযাপন কৰা হৈছে। এই উপলক্ষে অৰুণাচল প্ৰদেশৰ নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ মন্ত্ৰী কামলুং মোচাঙে ইটানগৰৰ গান্ধী উদ্যানৰ পৰা আৱৰ্জনা মুক্ত ভাৰত শীৰ্ষক চাইকেল ৰেলী অনুষ্ঠিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত ৰোলাৰ স্কেটাৰ্ছত ব্ৰঞ্জৰ পদক লাভ কৰা মহিলাৰ দলটোক অভিনন্দন জনাইছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে মহিলাৰ স্পীড স্কেটিং 3000 মিটাৰ ৰিলিত ব্ৰঞ্জৰ পদক লাভ কৰা কাৰ্তিকা জগবিচৰণ, হিৰাল সাধু আৰু আৰ টি কস্তুৰী ৰাজক অভিনন্দন জনায়। তেওঁ কয় যে খেলুৱৈ কেইগৰাকীৰ সাফল্যই বহু লোকক প্ৰেৰণা যোগাব। চীনৰ হাংঝৌত চলি থকা এছিয়ান গেমছত আজি ভাৰতে 3টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। ভাৰতীয় মহিলা আৰু পুৰুষৰ স্পীড স্কেটিং দলে 2টা ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে টেবুল টেনিছত মহিলাৰ ডাবলছ শাখাত ভাৰতীয় দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতীয় মহিলা স্কেটিং দলৰ সঞ্জনা ঘাটুকা, কাৰ্তিকা জগদীশৰণ, হিৰাল সাধু আৰু আৰ টি কস্তুৰী ৰাজে 3000 মিটাৰ স্পীড স্কেটিং ৰিলেত তৃতীয় স্থান লাভ কৰে। ভাৰতৰ আৰিয়ন পল, আনন্দ কুমাৰ, সিদ্ধান্ত বিক্ৰমক লৈ গঠিত পুৰুষৰ স্পীড স্কেটিং দলটোৱেও তৃতীয় স্থান দখল কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। টেবুল টেনিছত আহিকা মুখাৰ্জী আৰু সুতীৰ্থা মুখাৰ্জীয়ে মহিলাৰ ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰে। ছেমি ফাইনেলত তেওঁলোকে উত্তৰ কোৰিয়াৰ শ্ৰীয়ং শ্বাহ আৰু শ্ৰীয়ং পকৰ বিৰুদ্ধে খেলি পৰাজিত হয়। ভাৰতৰ কাবাডী অভিযানো আজি আৰম্ভ হ'ব। এছিয়া কাপ ক্ৰিকেটত আজি শ্ৰীলংকাৰ পালাকিলিত হ'বলগীয়া গ্ৰুপ এ মেচত ভাৰত পাকিস্তানৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3 বজাৰ পৰা আৰম্ভ হ'ব। নেপালৰ লগতে ভাৰত আৰু পাকিস্তানক গ্ৰুপ এত স্থান দিয়া হৈছে। আনহাতে শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তানক গ্ৰুপ বিত স্থান দিয়া হৈছে। ইপিনে শ্ৰীলংকাৰ বতৰ বিজ্ঞান বিভাগে কেণ্ডিকে ধৰি বিশ্বৰ এক বৃহৎ অংশত বৰষুণৰ সম্ভাৱনা আছে বুলি ৰেড এলাৰ্ট জাৰি কৰিছে। শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ চিত্তৰগড়ত প্ৰায় 7,000 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ ছত্তীশগড় আৰু তেলেংগানা ভ্ৰমণলৈ যাব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কৈছে যে অনাগত সময়ত ষ্টাফ ছিলেকশ্যন কমিশ্যন এছএছচিয়ে 22টা ভাৰতীয় ভাষাৰ সকলোতে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব। আজি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম দিৱস দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। চীনৰ হাংঝৌত চলি থকা এছিয়ান গেমছত আজি ভাৰতে 3টা ব্ৰঞ্জৰ পদক লাভ কৰিছে আৰু এছিয়া কাপ ক্ৰিকেটত আজি শ্ৰীলংকাৰ পালাকিলিত হ'বলগীয়া গ্ৰুপ বি মেচত ভাৰত পাকিস্তানৰ মুখামুখি হ'ব। আমাৰ এতিয়া বাতৰি ইমানতে শেষ হ'ল।